এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম আৰু বৰাক উপত্যকাৰ মুঠ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 3:30 বজা পৰ্যন্ত 56.4% ভোটদান সম্পন্ন হৈছে। তিনিচুকীয়া জিলাত 48.14%, ডিব্ৰুগড়ত 45%, চৰাইদেউত 70%, শিৱসাগৰত 57.72%, মাজুলীত 77.72%, যোৰহাটত 57%, গোলাঘাটত 52.51%, ধেমাজিত 62.1%, লখিমপুৰত 66.5%, শোণিতপুৰত 52.5% আৰু বিশ্বনাথত 56.89% ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত 58.55%, হাইলাকান্দিত 60.10% আৰু শ্ৰীভূমি জিলাত 60.15% ভোটদান সম্পন্ন হৈছে। সামগ্ৰিকভাৱে ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় যদিও দুই এটা স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি আহিছে। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলীবাৰী গাঁও পঞ্চায়তত 400+ লোক ভোটদানৰ পৰা বঞ্চিত হোৱাত পৰিস্থিতি উত্তপ্ত হয়। চৰাইদেউ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। পুৱাৰে পৰা চৰাইদেউ জিলাৰ গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহত পুৰুষ মহিলা উভয়ে ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী পতা দেখা যায়। ভোটদানৰ হাৰ পুৱাৰ ভাগত কিছু কম আছিল যদিও বিয়লিৰ ভাগত ভিৰ পৰিলক্ষিত হয়। তিনিচুকীয়া জিলাৰ ডিগবৈৰ বেতনী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত স্থানীয় ৰাইজে প্ৰতিবাদ কৰি ভোট বৰ্জন কৰে। এই ভোট কেন্দ্ৰটো চামডাং পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ অন্তৰ্ভুক্ত। ডিগবৈ বিধানসভা সমষ্টিৰ পৰা ডুমডুমা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ বাবে স্থানীয় ৰাইজে প্ৰতিবাদ কৰি ভোটদানৰ পৰা বিৰত থাকে। কেন্দ্ৰটোত 471টা ভোটৰ বিপৰীতে মাত্ৰ 9জন ভোটদাতাই ভোটদান কৰে। অহা 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি, অসম গণ পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল, AIUDF দলৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ধুবুৰীৰ বীৰ চিলাৰাই মেলা ময়দানত অনুষ্ঠিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু মিত্ৰ দল অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সৰুপেটা জিলা পৰিষদৰ অগপা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পুথিমাৰী চক বজাৰত ৰাইজৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ৰাইজৰ সমস্যাসমূহৰ বিষয়ে অৱগত হোৱাৰ লগতে উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। জলজ কৃষি বিপ্লৱৰ সূচনাৰ লক্ষ্যৰে অসম বাজেটত পুঁজি নিৰ্ধাৰণ কৰা হৈছে। বাজেটত 4000 হেক্টৰ বিল পুনৰুজ্জীৱিত কৰাৰ বাবে 163 কোটি টকাৰ অনুমোদন দিয়া হয়। ইয়াৰ জৰিয়তে ৰাজ্যজুৰি 1 লাখৰো অধিক মাছমৰীয়া উপকৃত হ'ব বুলি আশা কৰা হৈছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাং জিলাৰ পানবাৰী ৰেঞ্জৰ অধীনস্থ ঘন জংঘলৰ ভিতৰত 3টাকৈ বনৰীয়া হাতী হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। ভাৰত ভূটান সীমান্তৰ পানবাৰী ৰেঞ্জৰ পৰা কিছু নিলগত এই হাতী 3টাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বিতং তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই। পানবাৰী বন বিভাগৰ এটা সশস্ত্ৰ বনৰক্ষী বাহিনীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হৈছে। বনৰীয়া হাতীৰ আক্ৰমণত তৰাডুবি গাঁৱৰ মইনা বৰদলৈ নামৰ 45 বছৰীয়া মহিলাগৰাকী নিহত হয়। জংঘলৰ এটা পথেৰে গৈ থকা অৱস্থাত মহিলাগৰাকীক হাতীয়ে আক্ৰমণ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। কাশ্মীৰৰ পহলগাম কাণ্ড সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি ধুবুৰী জিলাৰ বিলাচীপাৰাৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিলাচীপাৰাৰ কঠালদি প্ৰথম খণ্ড গাঁৱৰ উমৰ আলী নামৰ যুৱকজনে সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিয়ে। বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত গোচৰ ৰুজু কৰি উমৰ আলীক নিশা গ্ৰেপ্তাৰ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছ হায়দৰাবাদক 225 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। গুজৰাট টাইটানছৰ হৈ অধিনায়ক শুভমন গিলে 76, জৰ্জ বাটলাৰে 64 আৰু সাই সুদৰ্শনে 48 ৰাণৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ উনাটকাটে 3টা, পেট কামিন্ছ আৰু জেছান আনচাৰীয়ে 1টাকৈ উইকেট দখল কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।